প্ৰিয় শ্ৰোতা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ডক্টৰ অনামিকা ৰয় সোঁৱৰণী ন্যাস আৰু ৰেডিঅ' জ্ঞান তৰংগৰ সহযোগত অনুষ্ঠানটি প্ৰস্তুত কৰা হৈছে। আজি দেখোন ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে। বৰষুণ যাক এতিয়াহে দিব পাৰিলেনে? বাৰু দিয়ক, কিন্তু এনেকৈ কিনকিনীয়াকৈ দি থাকিলে বৰ অসুবিধা হয় দেই। কিনকিনীয়া বৰষুণ যাকে মোক পখিদিনা বহুদিনৰ পাছত লগ পোৱা বন্ধু হৰেণৰ কথা মনত পেলাই দিলে। হৰেণ মোৰ কলেজীয়া দিনৰ বন্ধু, গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চল এটাত বাস কৰে। সেইদিনা সি মোক তাৰ পাহাৰত থকা ঘৰটোলৈ লৈ গৈছিল। ইয়াৰ আগেয়ে মই কাহানিও পাহাৰ বগাই পোৱা নাছিলোঁ। কথাৰ মাজতে সি মোক কৈছিল যে কিনকিনীয়া বৰষুণ হৈ থাকিলে সিহঁতৰ হেনো বৰ ভয় লাগে। পিছে কিনকিনীয়া বৰষুণ যাকলৈ সি কিয় ভয় কৰে?
বাপৰে, বহুদিনৰ মূৰত তোমাক লগ পালোঁ। পিছে ইয়াত তুমি কি কৰি আছা?
নহয় অ, ইয়াত মোৰ বন্ধু এজন থাকে, তাৰে ঘৰলৈ আহিছিলোঁ।
বন্ধু ক'ত থাকে?
সেই যে তিনিআলিটো আছে, তাৰ পৰা অকণমান সোঁফালে গ'লে যিটো বাইলেন প্ৰথমতে পোৱা যায় সেইফালে যাব লাগে।
হয় নেকি? পিছে তোমাৰ খবৰ বাতৰি কোৱাচোন।
আছোঁ দিয়া, কিন্তু তুমি এই দোকানখনত কি কৰি আছা?
এইখন মোৰ ভাইটিৰে দোকান, মাজে মাজে তাক অলপ সহায় কৰি দিওঁ।
তুমি আজিকালি ইয়াতে থাকা নেকি?
ইয়াত মানে এই কাষত যে পাহাৰখন আছে তাতে অলপ মাটি কিনিলোঁ আৰু এটা সৰুকৈ পজাও সাজিছোঁ। ভাইটি আৰু মই একেলগেই থাকোঁ। ৰ'বা, ভাইটিয়ে এতিয়া আহিবৰে হৈছে। সি আহিলে তোমাক মই মোৰ ঘৰটো দেখুৱাই লৈ আহিমগৈ।
এতিয়া নালাগে নেকি? মোৰ দেৰি হৈছে।
ৰ'বাচোন, বেছি সময় নালাগে নহয়। তুমি দোকানৰ ভিতৰলৈ সোমাই আহাচোন।
তুমিও আৰু বন্ধু, বাৰু ঠিক আছে দিয়া।
অ' শৰীফুজ, এই ভাইটি আহি পালেহি, এতিয়া আমি যাব পাৰিমেই। ভাইটি, এওঁ মোৰ বন্ধু শৰীফুজ।
নমস্কাৰ দাদা।
নমস্কাৰ।
বাৰু শৰীফুজ, এতিয়া আমি যাওঁ ব'লা।
অঁ ব'লা। ভাইটি তুমি থাকা দেই, আমি যাওঁ।
ভাল বাৰু, আহিবচোন কেতিয়াবা।
হ'ব বাৰু, আহিম দিয়া কেতিয়াবা। আৰু কিমান উঠিব লাগিব?
পালোৱে আৰু। কিয়, তোমাৰ ভাগৰ লাগিছে নেকি?
নহয়, মানে পাহাৰত বগোৱাৰ অভ্যাস নাই যে, সেইভাৱে।
পালোৱেচোন, এফালে আহা, চাবা চাবা চাবা, খবৰণে আহা। আহা আহা, তুমি ইয়াতে অকণমান ৰখা, মই তলাটো শুলো। হৰেণ, ভিতৰলৈ সোমাই আহাচোন।
পানী এগিলাচ দিবা নেকি?
ৰবা ৰবা, মই লৈ আহিছোঁ।
হ'ব দিয়া।
এয়া লোৱা পানী। বাৰু তোমাৰ ঠাইটুকুৰা কেনেকুৱা লাগিছে?
ভালেই লাগিছে। বন্ধু, কথা এটা সুধিব বিচাৰিছোঁ, বেয়া পাবা নেকি?
নাই নাই, কিয় বেয়া পাম? সোধা, কি সুধিব বিচাৰিছা?
নহয় মানে, তুমি পাহাৰত ঘৰ বনালা আৰু সদায় এনেদৰে উঠা মেলা কৰোঁতে চাগে তোমাৰ যথেষ্ট অসুবিধা হয়, নহয়নে?
হয়, পিছে এতিয়া আমাৰ অভ্যাস হৈ গৈছে। আচলতে ভাড়াঘৰত কিমান দিন থাকিবা? সমতলত জানো আমাৰ দৰে মানুহে মাটি কিনাটো সম্ভৱ, সেইবাবে পাহাৰতে এনেদৰে আছো আৰু।
আচ্ছা বন্ধু, বৰষুণৰ বতৰত কিজানি তোমালোকৰ যথেষ্ট অসুবিধা হয়।
সেই ডবালপিটা বৰষুণ দিলে অসুবিধা নহয়, কিন্তু কিনকিনীয়া বৰষুণ হৈ থাকিলে অসুবিধা হয়।
অসুবিধা? কেনেকুৱা অসুবিধা?
ভূমিস্খলনৰ ভয়। যোৱা বছৰ ভূমিস্খলন হৈ আমাৰ প্ৰতিবেশীৰ এগৰাকী বৃদ্ধ মাতৃৰ মৃত্যু হৈছিল।
কি কোৱা, এয়াতো ডাঙৰ সমস্যা।
কি কৰিবা, জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে বাসস্থানৰ বাবে এতিয়া পাহাৰ অঞ্চলতো জনবসতি ঘন হৈ পৰিছে। মানুহৰ অসচেতনতাৰ বাবেই বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।
তেন্তে তোমালোকে ৰাইজমেল পাতি কথাবোৰ আলোচনা নকৰা কিয়?
তুমি ঠিকেই কৈছা, কিন্তু বহু চেষ্টা কৰিও আমি সফল হ'ব পৰা নাই। অধিকাংশই নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থত অধিক গুৰুত্ব দিয়ে। বাৰু সেইবোৰ এতিয়া বাদ দিয়া, তুমি অলপ বহা, মই তোমাৰ বাবে চাহ বনাই আনো।
ঠিক আছে দিয়া, মোৰো একাপ চাহ খাবলৈ সঁচাকে বৰ মন গৈছে। হৰেণক সেইদিনা হঠাৎ লগ পাইছিলোঁ। গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলৰ বাবে ভূমিস্খলন যে এক ভয়াৱহ বিষয়, সেয়া তাক লগ পোৱাৰ পিছতহে গম পালোঁ। হৰেণক লগ পোৱাৰ দুদিনমান পিছত মই মোৰ দুজন বন্ধুৰ সৈতে পাহাৰৰ ভূমিস্খলন সন্দৰ্ভত এক আলোচনাত বহিছিলোঁ। সন্ত, মই সেইদিনাখন হৰেণক লগ পালোঁ নহয়।
হয়,
এই হৰেণ মানে গম পাইছেনে, আমি যে একেলগে পঢ়িছিলোঁ যে।
হয় নেকি?
হয়,
মই শুনিছোঁ হৰেণে বোলে পাহাৰতে দুপোনা মাটি কিনিছে।
তাকেই তাকেই, সি সেইদিনাখন মোক হেৰি কৰিলে, বোলে তুমি যাবা নেকি মোৰ তাত। মই ক'লোঁ বোলে ক'ত, বোলে মই সেই পাহাৰত মাটি অকণমান কিনিছোঁ নহয়। তাৰপাছত সি মোক লৈ গ'ল, পাহাৰত আছে এতিয়া বৰ্তমান।
আচ্ছা, সৰিব হৰেণ তাত যে পাহাৰৰ ওপৰত যে ঘৰ বান্ধিছে, কেনেকৈ থাকিব বাৰু তাততো? হেৰি, বৰ্তমান অসমৰ বিশেষকৈ গুৱাহাটীত বিশেষকৈতো পাহাৰত বৰ দিগদাৰ হৈছে ঘৰ বান্ধি থকাটো, থাকিব পাৰিব জানো?
ময়ো অকণমান কথাটো চিন্তা কৰিছোঁ,
বুজিছা, যিহেতু ভূমিস্খলন বা কিবা কিবি এইবিলাকৰ কাৰণে তাত বিশেষকৈ বৰষুণৰ বতৰত তাত বাৰিষা, বিশেষকৈ বাৰিষাত তাত থাকিব নোৱাৰি ভূমিস্খলনৰ। গছ গছনি কাটি তাতে মানুহ ঘৰ বনাইছে, এঢলীয়া কৰি ৰখা নাই ঘৰ দুৱাৰবিলাক।
হয় হয় হয়,
গতিকে কেনেকৈ থাকিব বাৰু?
তাকে এই কথাষাৰ কিন্তু সিও মোক কৈছে, হৰেণে কৈছে বোলে, মই সুধিলোঁ বোলে তইতো এইখিনিত আহিলি, কিন্তু ইয়াতেতো অকণমান অসুবিধা আছে। সি কৈছে বোলে অসুবিধা আছে, বৰষুণ বতৰত মানে ভূমিস্খলন হোৱাৰ ভয় থাকে, সেইটো সি কৈছে।
আচলতে আমাৰ মানে গুৱাহাটী বিশেষকৈ দেখা যায়, আমি বাৰিষা কালতে দেখা পাওঁ ভূমিস্খলনত বহুত ঘৰ বাৰী খহি আহি মানুহ মৃত্যুমুখতে পৰা যায়। আচল কথা হ'ল কি, আমাৰে কাষৰে ৰাজ্য মেঘালয়, মণিপুৰ, অৰুণাচলতো পাহাৰতে বসবাস কৰে মানুহ, কিন্তু তাতো ভূমিস্খলন হোৱা আমি শুনি নাপাওঁ, শুনিবলৈ নাপাওঁ, বাতৰি কাকতেই হওক বা টিভিতে আমিতো শুনি নাপাওঁ। আচল কথা হ'ল কি, তেখেতসকলে সাৱধান সচেতনতাৰে ঘৰ বনায়। আমাৰ গুৱাহাটীত দেখিবলৈ পাইছোঁ যে জনসংখ্যা বৃদ্ধিৰ ফলতো হৈছে এইটো, যে মানে প্ৰথমতে যদি কোনোবাই এক কথা মাটি কিনি লয়, তাৰপাছত মানে গৈ 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 মানে লেচা হিচাপে বা অকণমান অকণমান বঢ়াই গৈ একেবাৰে একদম পোনকৈ কাটি দিয়ে, এঢলীয়া কৰি নিব নাজানে। আৰু তাৰো আৰু তাত কথা আছে, গছ গছনি নুৰয়, গছ গছনি মাটিয়ে শিপাটো ৰাখি থৈ
সেইটোতো লগাব লাগিব,
তাৰ ফলত মানে এনেকুৱা হ'ব ধৰিছে, গতিকে মানুহ আমি সজাগ হ'ব লাগিব এতিয়া।
আৰু মই সেইদিনাখন দেখা পালোঁ যে তাতে খুব ডাঙৰ ডাঙৰ কিছুমান অট্টালিকা বনাইছে, তিনিমহলীয়া, দুমহলীয়া, কলিতা এইটোতো সন্ত কি কয় আপুনি?
আচলতে এনেকুৱা পাহৰীয়া ঠাইত মই আমি ভাবোঁ, যদিও আমি অভিযন্তা নহওঁ, কিন্তু আচলতে তিনিমহলীয়া অট্টালিকাটো সিমান সুবিধাজনক নহয়, কাৰণ তাৰ মাটিবিলাক এনেই নৰম, তাতে আকৌ যদি তিনিমহলীয়া মানে মানে বনাই দিয়ে সেইটোতো একদম বিপদজনক কথা। সেয়েহে তাত খুব বেছি চালি ঘৰ কৰি থাকিব পাৰে, আৰু ভূমিস্খলন মানে হ'লে মানে হোৱাৰ এটা কাৰণ আছে, কিন্তু মানে নলা নৰ্দমাবোৰ মানে আমাৰ নাৰাখে, কোনোবা যদি কেনেবাকৈ অকণমান ৰাখিছে তাতেও আকৌ কোনোবা ঘৰে মানে জাবৰ জোথৰ পেলাই পানীখিনি যাবলৈ নোৱাৰে। বৰষুণৰ পানীখিনি তাত জমা হয়তো মানে মাটি সহায় নিবই, পানী যিহেতু নামনি দিখিনে গতি কৰে, পানীটোৱে বান্ধি ৰাখিব নোৱাৰে। সেয়ে গুৱাহাটীত মানে এইটো পাহাৰত যিখিনি বসবাস কৰি মানুহ আছে একেবাৰে মানে বিপদজনক হৈ আছে। কিন্তু
আচ্ছা, আপুনি হেৰি হৰণ সুধোঁ, হৰণ বুলি কি কয় এই বিষয়ে আপোনাক?
সি কৈছে যে সিহঁতে মাজে মাজে ৰাইজ মেল পাতে, কিন্তু মানুহখিনি সতৰ্ক নহয়, প্ৰত্যেকে মানে সেই নিজৰ স্বাৰ্থৰ কথাই চিন্তা কৰে। আৰু মই তাত এটা বস্তু মই লক্ষ্য কৰিলোঁ, তেওঁলোকে মাটিবোৰ একদম পোনপোনকে কাটে,
মানে যিটো ৰাখিব লাগে
সেইটো মই দেখা নাপালো। হয়,
এই বিষয়ে হৰণে কি কি মতামত লৈছে?
হৰণে কৈছে যে বৰষুণ দিলেই সিহঁতৰ ভয় হয়, আৰু সি ক'লে যে সিহঁতৰ কাষৰে এজন বৃদ্ধ মহিলা বুলিয়ে কৈছিলে নেকি মই পাহৰিছো, তেওঁৰ তাৰমানে আজি কিছুদিন আগতে ভূমিস্খলন হৈ মৃত্যু হৈছে। গতিকে অকণমান চিন্তাৰ কাৰণ নহয় জানো?
চিন্তাটো ডাঙৰ চিন্তা, মানে একেৰাহে ধাৰাসাৰ বৰষুণ দি থাকে, বিশেষকৈ বাৰিষা। সেইকেইদিন পাহাৰত যিখিনি মানে বসবাস কৰি আছে তাতে টোপনি নাই, মানে কোন মুহূৰ্তত খহি পৰে, টুকুৰা মাটি আহি হেঁচামাৰ ধৰে, একেবাৰে গম নোপোৱায়, গম পোৱা নাযায়। গতিকে এটা কথা, মানে আমাৰ বসবাস মানে যদিও পাহাৰত ঘৰ বান্ধিছে মানুহে, কিন্তু এইটো অতিকৈ সতৰ্ক হ'ব লাগে যে মাটি আমি একেবাৰে পোনকে নাকাটি, অলপ এদলৈকে ৰাখিব লাগে। আৰু মই ভাবোঁ তিনি মহলীয়া অট্টালিকাটো ভূমিস্খলন হোৱা ঠাই পাহাৰত একেবাৰে ইমান বিপদজনক হৈ থাকিব নালাগে, মানে বিপদ প্ৰাকৃতিক দুৰ্যোগ যিহেতু হয় কোনো বাধা দিব নোৱাৰে, বৰষুণ কোনে বাধা দিব, বৰষুণ হৈয়ে থাকিব বাৰিষা, মেৰণৰ পৰা বৰষুণ 7-10 দিন একমাহো হ'ব পাৰে। গতিকে পাহাৰত সেনেকুৱাকে এডলীয়া মাটিত ঘৰ বনাওঁতে বহুত চালি জাৰি চাব লাগে,
কিয়নো আমাৰ অসমৰ বাহিৰৰ যিখিনি, অসমৰ বাহিৰৰ ওচৰৰ পাজৰৰ যিখিনি আমাৰ ৰাজ্য আছে, মেঘালয় হওক অৰুণাচলত, তাতে পাহাৰৰ হেৰিটো অলপ বেছি আছে, পাহাৰ মানে শিলৰ হেৰিটো, কিন্তু আমাৰ গুৱাহাটীত বিশেষকৈ শিলটো কম আছে। গতিকে পাহাৰত এটা ডাঙৰ সমস্যা এইটোৱে যে মাটিৰ পৰিমাণটো বেছি আছে আমাৰ, সেইকাৰণে আমাৰ ভূমিস্খলন মানে হোৱাৰ কাৰণে বেছি
বেছি সম্ভাৱনা আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ মানুহখিনিও সজাগ হ'ব লাগিব, নহয় জানো?
আচলতে গছপুলি ৰোপণ কৰিব লাগে, গছৰ শিপাই মাটিখিনি ধৰি ৰাখে, কলগছে হওক যিবিলাক গছৰ শিপা বেছি ফন থাকে, ঠিক তেনেকুৱা গছ মানে চাই চিতি ৰুব লাগে। পানী যোৱা নলাটোৱে, বিশেষকৈ পানী যোৱা নলাটো গৈয়ে যাতে এডলীয়া মাটিত পৰি নামনিত আহিব পাৰে, আহল বহলকৈ নলা ৰাখিব লাগে। আৰু সেই নলাটো ঘৰে নোৱাৰে, সকলোৱে লগ লাগি মানে বছৰত বা 6 মাহৰ 3 মাহৰ মূৰে মূৰে চাফা কৰিব লাগে,
আৰু
জাবৰ তাক বন্ধ কৰি ৰাখিব নালাগে। সেইটো এটা বৰ ডাঙৰ জানিবলগীয়া কথা।
অহৰতে কিন্তু আপোনালোকৰ কথা সুধিছে দেই, আপোনাৰ কথা সুধিছে যে কেনেকুৱা আছে, অকণতো আপোনাৰ কথা সুধিছে।
অহৰণেও লোকলে ভাল হ'লেতে
এটা এটা কাম কৰিম দিয়ক, মাজতে এদিন আমি গোটেইকেইটাই যাম দিয়ক, তাৰপিছত দেই এইটো আমি যাম বাৰু। সঁচাকৈ মানুহৰ অসাৱধানতাৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ সময় ক্ষয় ক্ষতিৰ পৰিমাণ বৃদ্ধি পায়। জনসংখ্যা বৃদ্ধিৰ লগে লগে গুৱাহাটী মহানগৰীত সৃষ্টি হৈছে কেতবোৰ নতুন সমস্যাৰ, তাৰে এটা হৈছে পাহাৰৰ ভূমিস্খলন। 7খন সংৰক্ষিত বনাঞ্চলকে ধৰি 18খন পাহাৰেৰে আগুৰি থকা গুৱাহাটীৰ দাঁতিয়েদি বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ, মাজেৰে বৈ গৈছে ভৰলু নৈ, আৰু গাতে লাগি আছে দেশী বিদেশী চৰাইৰ ৰম্যভূমি হিচাপে বিখ্যাত ৰামচাৰ ক্ষেত্ৰত স্থান পোৱা দীপৰ বিল। কিন্তু 1975 চনত শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ পিছত পৰৱৰ্তী 1980 চনমানৰ পৰাই গুৱাহাটীত বৃত্তিগত কাৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ সোঁত ববলৈ আৰম্ভ কৰে। ইয়াৰে এক বৃহৎ অংশৰ লোকে গুৱাহাটীত বাস কৰাৰ নামত সংৰক্ষিত বনাঞ্চলকে ধৰি পাহাৰৰ মূল্যৱান চৰকাৰী মাটি বেদখল কৰি ভৈয়ামৰ দৰে ঘৰ দুৱাৰ সাজি বাস কৰিবলৈ লোৱাৰ পিছৰে পৰা গুৱাহাটীত সৃষ্টি হৈছে কৃত্ৰিম বান, ভূমিস্খলনৰ দৰে ঘটনা। ভূমিস্খলনৰ ক্ষেত্ৰত আমি কিছুমান কথাত গুৰুত্ব দিব লাগিব। পাহাৰত বসবাস কৰা বহু বাসিন্দাই অতি বিপদজনকভাৱে থিয়কৈ মাটি কাটি তাত ভৈয়ামৰ দৰে অসম আৰ্হিটো বাদেই 3-4 মহলীয়া পৰ্যন্ত অট্টালিকা নিৰ্মাণ কৰিছে। এনেদৰে থিয়কৈ মাটি কাটি ঘৰ বনোৱাটো বিপদক মাতি অনাৰ দৰে হয়, গতিকে হেলনীয়াকৈ মাটি কাটিব লাগে। পাহাৰত বাস কৰা প্ৰতিঘৰ বাসিন্দাৰ ঘৰত নলা থকাটো অতিকৈ প্ৰয়োজনীয়। প্ৰতিঘৰৰ পৰা ওলাই অহা নলাবোৰ মুখ্য নলাৰ লগত সংযোগ হ'ব লাগিব, যাতে বৰষুণৰ অতিৰিক্ত পানীভাগ নলাৰে বৈ যাব পাৰে। বৰষুণৰ পানী যাতে মাটিত বেছিকৈ নপৰে তাৰ বাবে ঘৰৰ চালিৰ পৰা পৰা পানী সৰু সৰু ড্ৰামত ধৰি ৰাখিব পৰাকৈ ব্যৱস্থা কৰিব পাৰি। ঘৰৰ পেলনীয়া জাবৰ জোঁথৰ যাতে নলা নৰ্দমাত কোনো কাৰণতে পেলোৱা নহয় তাৰ বাবে বিশেষ সতৰ্ক হোৱাটো দৰকাৰ। জাবৰ জোঁথৰবোৰ এঠাইত জমা কৰি সেইবোৰ নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে আপুনি বাঁহৰ বাস্কেট নিৰ্মাণ কৰি ব্যৱহাৰ কৰিব পাৰে, অৰ্থাৎ সজাগ হওক, নিৰাপদে থাকক। প্ৰিয় শ্ৰোতা, যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ক হোৱাকৈ আমি প্ৰত্যেকেই এটা আপাতকালীন টোপোলা বা ইমাৰ্জেঞ্চি কিট সাজু কৰি ৰখাটো যথেষ্ট প্ৰয়োজনীয়। এতিয়া এই আপাতকালীন টোপোলাতনো কি কি সামগ্ৰী থাকিব লাগে সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। খোৱাপানীৰ বটল, যদি সম্ভৱ হয় প্ৰতিগৰাকী ব্যক্তিৰ বাবে 4 লিটাৰ পানী। কিন্তু এটা কথা মনত ৰাখিব যে সেই পানীখিনি সপ্তাহৰ প্ৰতি 3 দিনৰ মূৰে মূৰে সলনি কৰি থাকিব। শুকান খাদ্য যেনে বিস্কুট, চিৰা, কোমল চাউল ইত্যাদি লগত ৰাখিব। এটা ৰেডিঅ', এটা হুইচেল, এটা টৰ্চ লাইট অতিৰিক্ত বেটাৰীৰ সৈতে। ইয়াৰ উপৰি টুথব্ৰাছ, টুথপেষ্ট, গা ধোৱা চাবোন, টয়লেট পেপাৰ ইত্যাদিও সেই আপাতকালীন টোপোলাটোত থকা দৰকাৰ। প্ৰাথমিক চিকিৎসাৰ বাবে দৰকাৰ হোৱা প্ৰয়োজনীয় সামগ্ৰী যেনে ডেটল, কপাহ ইত্যাদি। পানীয়ে নষ্ট কৰিব নোৱাৰা এটা বাকচ বা বেগত জন্মৰ প্ৰমাণপত্ৰ, পাছপোৰ্ট, মাটি আৰু সম্পত্তিৰ নথিপত্ৰ, জীৱন বীমাৰ কাগজ ইত্যাদি ভৰাই ৰাখিব লাগে। ইয়াৰ বাবে আপুনি এনেধৰণৰ নথিপত্ৰবোৰৰ ফটোষ্টেট কপি লগত ৰাখিব পাৰে, অৰ্থাৎ ফটোষ্টেট কপিবোৰ এটা পানীয়ে নষ্ট কৰিব নোৱাৰা বাকচ বা বেগত ভৰাই ৰাখিব পাৰিব। এযোৰ কাপোৰ, কম্বল বা শুবলৈ ব্যৱহাৰ কৰিব পৰা কাপোৰ লগত ৰাখিব। অন্ততঃ 2টা পানী খোৱা গিলাচ। বিশেষভাৱে সক্ষম ব্যক্তিসকলে সাধাৰণতে ব্যৱহাৰ কৰা আহিলা পাতিবোৰো পাৰিলে অকণমান নিলগাই ৰাখিব। যদি সম্ভৱ হয় মোবাইল ফোনৰ চাৰ্জাৰ এটাও লগত ৰখাটো দৰকাৰ। ইয়াৰ উপৰি উচ্চ ৰক্তচাপ, মধুমেহ ইত্যাদি ৰোগীসকলে ঔষধৰ টোপোলা এটা সাজু কৰি ৰাখিব। জৰুৰী সেৱাৰ ফোন নম্বৰবোৰ সংগ্ৰহ কৰিবলৈ একেবাৰেই নাপাহৰিব। প্ৰিয় শ্ৰোতা, আপাতকালীন টোপোলা বা ইমাৰ্জেঞ্চি কিটত এনেবোৰ সা সামগ্ৰী মজুত ৰখাটো অতিকৈ দৰকাৰী, আৰু এনেধৰণৰ ব্যৱস্থাই আপোনাক যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যথেষ্ট পৰিমাণে সহায় কৰিব। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বিকাশ বৰদলৈ, বিতু দাস আৰু মই কথাবন্ধু শ্বৰিফুজ জামানে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ডক্টৰ অৰূপজ্যোতি চৌধুৰীৰ, সম্পাদনা বিতু দাস, অনুষ্ঠানটিৰ আঁত ধৰিলে কথাবন্ধু শ্বৰিফুজ জামানে, কাৰিকৰী দিশত সহায় কৰিলে হেমপ্ৰকাশ মাউত আৰু ৰাজেশ শৰ্মাই, ডক্টৰ অংকুৰণ দত্ত আৰু গীতালী কাকতিৰ ওচৰত আমি বিশেষভাৱে কৃতজ্ঞ। অনুষ্ঠানটিৰ আৱহ সংগীত প্ৰাণজিৎ ডেকাৰ। অনুষ্ঠানটি শুনি আপুনি কেনে পালে সেয়া আমাক জনাবলৈ একেবাৰেই নাপাহৰিব। আমাৰ যোগাযোগ নম্বৰকেইটা হৈছে 03-61-222-9234 আৰু 8-8-110-33-337, বা আপুনি আমাৰ ফেচবুক পেজটো লাইক কৰিও আপোনাৰ মতামত জনাব পাৰিব। আমাৰ ফেচবুক আইডিটো হ'ল www.facebook.com/JNANGYANTARANGA। নমস্কাৰ।